নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়াৰ জৰিয়তে সম্প্ৰতি আন্তৰ্জাতিক পৰ্যায়ত কৰ্মসংস্থাপন আৰু উপাৰ্জনৰ পথ মুকলি হয় বুলি মন্তব্য কৰিছে। ডিব্ৰুগড় জিলাৰ সাংসদ খেল মহোৎসৱৰ সামৰণি অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰাই নিৰন্তৰভাৱে খেলৰ জৰিয়তে সমাজখনক শক্তিশালী কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
সমগ্ৰ ভাৰতবৰ্ষতে সাংসদ খেল মহোৎসৱৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছো আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা, কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে 2014 চনত যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছিল তেতিয়াৰ পৰাই নিৰন্তৰভাৱে খেলৰ যোগেদি সমাজখনক শক্তিশালী কৰি তোলাৰ, ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। আজি যোৱা এই 11 বছৰ সময়ছোৱাত যিমান সংখ্যক ক্ৰীড়া জগতত নতুন নতুন পদক্ষেপ, পৰিকল্পনা আৰু নীতি পাবলৈ সক্ষম হলো, তাৰ ফলশ্ৰুতিত আজি সমগ্ৰ ভাৰতবৰ্ষৰ গাঁও, চহৰ, পাহাৰ, ভৈয়াম সকলো অঞ্চলতে আজি ক্ৰীড়াৰ ক্ষেত্ৰত মানুহৰ আগ্ৰহ, স্পৃহা বৃদ্ধি হৈছে।
ক্ৰীড়াৰ জৰিয়তে সমাজত শান্তি শৃংখলাৰ লগতে ভাতৃত্ববোধ গঢ় দিয়া আৰু নাগৰিকসকলক একত্ৰিত হৈ দায়বদ্ধ হোৱাৰ ক্ষেত্ৰত সংকল্প গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত ক্ৰীড়াৰ জগতখনত ৰাজ্যখনে নতুন পৰিকল্পনা অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে। দেশৰ সকলো ৰাজ্যতে এই মহোৎসৱ অনুষ্ঠিত হৈ আহিছে বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয় যে খেলুৱৈসকলৰ বাবে দেশ বিদেশত উন্নতমানৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 31 অক্টোবৰত ডিব্ৰুগড় লোকসভা সমষ্টিভিত্তিত অনুষ্ঠিত হোৱা সাংসদ খেল মহোৎসৱৰ আজি সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে সকলোকে সম্বোধন কৰে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত সমগ্ৰ কামৰূপ জিলাত প্ৰযোজ্য হোৱাকৈ বনভোজ খোৱাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি সন্ধিয়া 5 বজাৰ পিছত জিলাখনৰ বনভোজস্থলীসমূহত বনভোজ খোৱা বা আন উদ্দেশ্যে নাগৰিক সমবেত হোৱা, বনভোজস্থলী অথবা নদীঘাট আৰু আশে পাশে প্লাষ্টিক তথা তেনেধৰণৰ সামগ্ৰী পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি বনভোজস্থলীত উচ্চস্তৰত সংগীত পৰিৱেশন, মাদক দ্ৰব্যৰ বিক্ৰী, ক্ৰয় অথবা সেৱন আৰু চৌদিশৰ এলেকাত আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে নৱবৰ্ষ উপলক্ষে বনভোজ খাবলৈ আহি ৰাজহুৱা শান্তি শৃংখলা ভংগ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেক বছৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা এনেধৰণৰ কেতবোৰ নিয়ম বান্ধি দিয়া হয়। তাৎক্ষণিকভাৱে বলবৎ হোৱা এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ মাজুলী অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা 2025 বৰ্ষৰ শ্ৰোতা প্ৰেৰণা বঁটা আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হয়। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হয়। উল্লেখযোগ্য যে 2010 চনৰ 25 ডিচেম্বৰত জিলাখনৰ মুদৈবিলত প্ৰতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে ৰেডিঅ'ৰ সৈতে জড়িত একোগৰাকী ব্যক্তিক শ্ৰোতা প্ৰেৰণা বঁটা আৰু এগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা প্ৰদান কৰে। এই বছৰৰ বাবে অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা দুগৰাকী শ্ৰোতা ক্ৰমে ধেমাজিৰ চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকপথাৰ 1 নম্বৰ তেজিগাঁৱৰ দীপক মৰাণক আগবঢ়োৱা হয়। মাজুলীৰ শ্ৰী শ্ৰী এলেংগী টকুবাৰী সত্ৰত অনুষ্ঠিত অনাতাঁৰ মৰম পৰিয়ালৰ 16 প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হয়। শ্ৰীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদুম কুমাৰ মহন্তৰ সঞ্চালনত অনুষ্ঠিত সভাখনত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈছে। কাইলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে খেৰনি ফেলাংপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পিছত প্ৰতিবাদকাৰীসকলে ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।